Ea akah bani. Batori hoite moi pulok gogoi etiar pradhan batori khomoi koise rozgar melar hoptodok poichay kailo onustito hobo hakrota shiksha aru gyanor hokdie keralak manob bikasor kebatao dikot ogroni rajyo hisabe protistha koise boli rashtrapati shrimati Draupadi Murmu prokash korise ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে গগনযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ জি ৱানৰ 90% কাম সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি বাৰ্লিনত জাৰ্মানীৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু শক্তি মন্ত্ৰী কেথৰিনা ৰিছে সাক্ষাৎ কৰে আৰু অষ্ট্ৰেলিয়াই আজি এডিলেডত অনুষ্ঠিত চলিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 2-0 পৰাস্ত কৰে। ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায় কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ 40 স্থানৰ 51,000 অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। তামিলনাডুত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগনে চেন্নাইত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। একেদৰে আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপৰাম যাদৱেও মাডুৰাইত আৰু বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে তিৰুচিল্লাপল্লীত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। সাক্ষৰতা শিক্ষা আৰু জ্ঞানৰ শক্তিয়ে কেৰালাক মানৱ বিকাশৰ কেইবাটাও দিশত অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেৰালাৰ পালাত আজি ছেইণ্ট থমাছ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমানৰ শতিকাটো জ্ঞানৰ শতিকা বুলি অভিহিত কৰা হৈছে কিয়নো জ্ঞানে এখন সমাজক আগুৱাই লৈ যায় আৰু আত্মনিৰ্ভৰশীল কৰি তোলে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহাবিদ্যালয়খনৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান নিলগৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণ সাধাৰণ পৰিয়ালৰ পৰা দেশৰ সৰ্বোচ্চ পদলৈ যাত্ৰাৰ কথা স্মৰণ কৰে। কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়ান আৰু মন্ত্ৰী ভি এন ৱাছৱনেও অনুষ্ঠানত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ নতুন দিল্লীলৈ উভতি অহাৰ পূৰ্বে এৰ্ণাকুলামৰ ছেইণ্ট টেৰেছা মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণ মৰ্মে অহা 26 তাৰিখে 22 সংখ্যক আছিয়ান ইণ্ডিয়া সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ ল'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সংঘ তথা আছিয়ানৰ অধ্যক্ষতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে লগতে এই সন্মিলনৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছে আৰু আছিয়ান ভাৰত উমৈহতীয়া কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ দোহাৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে এই সন্মিলনত আছিয়ানৰ নেতাসকলে যুটীয়াভাৱে আছিয়ানৰ সৈতে ভাৰতৰ সম্বন্ধৰ অগ্ৰগতি পৰ্যালোচনা কৰিব আৰু উমৈহতীয়া কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত ল'ব লগা পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিব। বিজ্ঞপ্তিত এইবুলি প্ৰকাশ কৰা হৈছে যে ভাৰতৰ 31 নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত আছিয়ানৰ সৈতে ভাৰতৰ সম্বন্ধ সুদৃঢ় কৰাটো হৈছে মূল আধাৰ। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে 27 অক্টোবৰত কুৱালালামপুৰত বিংশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ হৈ অংশ ল'ব। পূব এছিয়া সন্মিলনে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ সুবিধা প্ৰদান কৰে আৰু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন দিশৰ ক্ষেত্ৰত মত বিনিময়ৰ সুবিধা প্ৰদান কৰে। গগনযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ জি ৱানৰ 90% কাম সম্পূৰ্ণ হৈছে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত এই অভিযান উৎক্ষেপণ কৰা হ'ব বুলি মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। বাংগালুৰুত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ নাৰায়ণনে কয় যে ক্ৰিউ এস্কেপ ব্যৱস্থা, পেৰাচুট প্ৰণালী আৰু মানৱ সম্পৰ্কীয় অন্য প্ৰযুক্তিৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে। তেওঁ কয় যে প্ৰথমে মানৱৰহিত অভিযানৰ অংশ হিচাপে ব্যোমমিত্ৰ নামৰ মানৱ আকৃতিৰ ৰবট মহাকাশলৈ প্ৰেৰণ কৰা হ'ব। 2027 চনত মানৱ অভিযান প্ৰেৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। নিছাৰ পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সন্দৰ্ভত তেওঁ কয় যে ইয়াৰ পেলোড 10-15 দিনৰ ভিতৰতে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব। ভাৰতীয় মহাকাশ কেন্দ্ৰ সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে প্ৰথমটো আধাৰ মডিউল 2028 চনত উৎক্ষেপণ কৰা হ'ব। ইছৰোই 2035 চনৰ ভিতৰত মহাকাশ কেন্দ্ৰৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। দেশৰ বিভিন্ন অংশত আজি পৰম্পৰাগত ৰীতি নীতিৰে ভাতৃ দ্বিতীয়া পালন কৰা হৈছে। ভাতৃ ভগ্নীৰ মাজৰ অটুট প্ৰেমৰ প্ৰতীক এই উৎসৱক যম দ্বিতীয়া, ভাতৃ দ্বিতীয়া, ভাইদুজ, ভাওবীজ, ভাইটিকা, ভাইফুট নামেৰেও জনা যায়। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে কাতি মাহৰ শুক্লপক্ষৰ দ্বিতীয় দিনা এই উৎসৱ পালন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি বাৰ্লিনত জাৰ্মানীৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু শক্তিৰ মন্ত্ৰী কেথৰিনা ৰিছে সাক্ষাৎ কৰে। শ্ৰীগোৱেলে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰত জাৰ্মানীৰ সম্পৰ্ক গভীৰ কৰি তোলা, সেউজ শক্তিৰ নিত্য নতুন প্ৰযুক্তি আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত যুটীয়া ঔদ্যোগিক আৰু কাৰিকৰী প্ৰযুক্তি বিনিময়ৰ বিষয় লৈ আলোচনা কৰা হয়। আলোচনাত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত জাৰ্মানীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাটোৱে স্থান লাভ কৰে বুলি শ্ৰীগোৱেলে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰতিভা আৰু ব্যৱসায় সুচল কৰি তোলাৰ প্ৰচেষ্টাই জাৰ্মানীৰ কোম্পানীসমূহৰ বাবে বিনিয়োগত বিবিধতা অনা আৰু যোগান শৃংখলা অধিক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে অপাৰেচন সিন্ধুৰে ভাৰতৰ ইচ্ছাশক্তি আৰু সামৰ্থ্যক প্ৰতিফলিত কৰিছে আৰু প্ৰতিটো প্ৰত্যাহ্বানত সঁহাৰি দিবলৈ ভাৰত সদায় সাজু আছে বুলি বিশ্বলৈ বাৰ্তা প্ৰেৰণ কৰিছে। নতুন দিল্লীত আজি নৌ কমাণ্ডাৰসকলৰ সন্মিলনক সম্বোধন কৰি শ্ৰীসিঙে কয় যে নৌবাহিনীয়ে পাকিস্তানক বন্দৰ আৰু উপকূলৰ ওচৰতে থাকিবলৈ বাধ্য কৰিছে। তেওঁ কয় যে সমগ্ৰ বিশ্বই অভিযানৰ সময়ত নৌবাহিনীৰ পৰাক্ৰম, সামৰ্থ্য আৰু যিকোনো অভিযানৰ বাবে সাজু থকা প্ৰত্যক্ষ কৰিছে। তেওঁ কয় যে ভাৰত মহাসাগৰ অঞ্চলত নৌবাহিনীৰ অৱস্থিতি বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ বাবে সৌহাৰ্দ্যপূৰ্ণ আৰু ইয়াৰ বিপৰীতে অঞ্চলটোক অস্থিৰ কৰিব বিচৰাসকলৰ বাবে ভয়ৰ কাৰণ হিচাপে বিবেচিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত মহাসাগৰ অঞ্চল সমসাময়িক ভূ ৰাজনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰিছে। তেওঁ নৌবাহিনীৰ বিভিন্ন সামৰ্থ্য আৰু অঞ্চলটোৰ নেতৃত্বৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেল ভৱনৰ বিশেষ কক্ষৰ পৰা এই উৎসৱৰ বতৰত ৰেল যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে চলাচল কৰোৱা বিশেষ ৰেলৰ সবিশেষ বুজ লয়। তেওঁ সমাগত ছট পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল কৰ্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। উৎসৱৰ বতৰত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেল ষ্টেচনসমূহত সুব্যৱস্থা গঢ়ি তোলা আৰু পৰ্যাপ্ত নিৰীক্ষণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে তিনিটা পৰ্যায়ত সমগ্ৰ দেশতে ৰেলৱে বৰ্ড মাণ্ডলিক পৰ্যায় আৰু খণ্ড পৰ্যায়ত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে আটাইকেইটা পৰ্যায়তে সমন্বয়ৰে কাম কাজ সম্পন্ন কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে অতিৰিক্তভাৱে প্ৰতিটো ডাঙৰ ৰেল ষ্টেচনত এটা ক্ষুদ্ৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে যাতে সকলো ৰেল ষ্টেচনৰ লগতে সমন্বয় ৰক্ষা কৰিব পৰা যায়। পৰৱৰ্তী চাৰিটা দিনত নিয়মীয়া ৰেলৰ উপৰিও 1500খন বিশেষ ৰেল চলাচল কৰোৱা হ'ব। প্ৰতিদিনে প্ৰায় 300খন বিশেষ ৰেল চলোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ বাবে লগৰ আৰ্হি প্ৰতিযোগিতা ঘোষণা কৰিছে। মন্ত্ৰালয়ে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে এই প্ৰতিযোগিতাত বিজয়ীগৰাকীক নগদ 1,00,000 টকাৰ পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। এই লগটোৰ আৰ্হিত এই অভিযানৰ কথা, সেউজ হাইড্ৰজেন উৎপাদনৰ ক্ষেত্ৰত দেশৰ আত্মনিৰ্ভৰশীলতা তথা ইয়াৰ উৎপাদনৰ ক্ষেত্ৰত গোলকীয় হাব তথা ইয়াৰ ব্যৱহাৰ, ৰপ্তানি আদিৰ ক্ষেত্ৰত দেশ উদ্ভাসিত হৈ অহাটো প্ৰতিফলিত হ'ব লাগিব। অহা মাহৰ 5 তাৰিখৰ ভিতৰত মাই গভ পৰ্টেলৰ যোগেদি আগ্ৰহীসকলে তেওঁলোকৰ লগো দাখিল কৰিব পাৰিব। অষ্ট্ৰেলিয়াই আজি এডিলেইডত অনুষ্ঠিত চলিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 2 উইকেটত পৰাস্ত কৰি শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াই 265 ৰাণৰ বিজয় লক্ষ্যৰে খেল খেলি মেথিউ শ্বৰ্টৰ 76 আৰু কুপাৰ কুনলিৰ অপৰাজিত 61 ৰাণৰ সহায়ত 3 অভাৰ 4টা বল খেলিবলৈ বাকী থকা অৱস্থাত 8টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অৰ্ছদীপ সিং, হৰ্ষিত ৰাণা আৰু ৱাশ্বিংটন সুন্দৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 266 ৰাণ কৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক 73 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰোজগাৰ মেলাৰ 17ম পৰ্যায় কাইলৈ অনুষ্ঠিত হ'ব। সাক্ষৰতা, শিক্ষা আৰু জ্ঞানৰ শক্তিয়ে কেৰালাক মানৱ বিকাশৰ কেইবাটাও দিশৰ অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে গগনযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ G1ৰ 90% কাম সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি বাৰ্লিনত জাৰ্মানীৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু শক্তিৰ মন্ত্ৰী কেথৰিনা ৰিছেক সাক্ষাৎ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।